এয়া আকাশবাণী। বাতৰি কৈছো অংকুৰ জ্যোতি শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বিগত 12 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতক এখন অভিলাষী দেশলৈ উন্নীত কৰা বুলি মত প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুগি নৰয় সহ অধ্যক্ষতা কৰা ভাৰত ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ আজি অন্ত পৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰসংঘৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দি ইয়াৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে 2026 চনৰ ছাফ চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। আৰু ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় দিনৰ অন্তত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতে 451 ৰাণৰ অগ্ৰগতি লাভ কৰিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত 12 বছৰত দেশক সুযোগ, উদ্ভাৱন আৰু আত্মবিশ্বাসৰ জৰিয়তে এখন অভিলাষী দেশলৈ উন্নীত কৰিছে। সংবাদ মাধ্যমক উদ্দেশ্যে ডঃ সিঙে কয় যে প্ৰশাসনীয় সংস্কাৰ, প্ৰযুক্তিগত গণতান্ত্ৰিকীকৰণ আৰু নাগৰিক কেন্দ্ৰিক নীতিৰ জৰিয়তে দেশৰ জনসাধাৰণৰ ভৱিষ্যতৰ দৃষ্টিভংগী সলনি হৈছে। তেওঁ লগতে কয় যে দেশৰ মহাকাশ অৰ্থনীতি সদ্যহতে 900 কোটি আমেৰিকান ডলাৰৰ যদিও অহা 7-8 বছৰৰ ভিতৰত এই পৰিমাণ প্ৰায় 4,500 কোটি আমেৰিকান ডলাৰ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। 2014 চনৰ 400টা ষ্টাৰ্টআপৰ বিপৰীতে সম্প্ৰতি দেশত 2,30,000তকৈ অধিক ষ্টাৰ্টআপ গঢ়ি উঠিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ জৰিয়তে প্ৰায় 25 লাখ নিয়োগৰ সুবিধা সৃষ্টি হৈছে। চন্দ্ৰৰ দক্ষিণ মেৰুত ভাৰতৰ সফল অৱতৰণে বিজ্ঞানৰ প্ৰতি জনসাধাৰণৰ ধাউতি বৃদ্ধি কৰিছে বুলিও তেওঁ উল্লেখ কৰে। চৰকাৰৰ দীৰ্ঘদিনীয়া নীতি কেৱল অৰ্থনৈতিক প্ৰগতিয়ে নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে 2047 চনলৈ বিকশিত ভাৰতৰ দৃষ্টিভংগী সফল কৰি তোলাৰ উদ্দেশ্যে এখন শক্তিশালী আৰু অভিলাষী সমাজ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে। নতুন দিল্লীত আজি ভাৰত ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ অন্ত পৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুগি নৰয় বৈঠকত সহ অধ্যক্ষতা কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে দুয়োখন দেশৰ মাজৰ সৰ্বাত্মক কৌশলগত মিত্ৰতা শেহতীয়া কেইবছৰমানত ত্বৰান্বিত হৈছে। তেওঁ শিক্ষা, সাংস্কৃতিক সহযোগিতা, পৰ্যটনৰ লগতে গুৰুত্বপূৰ্ণ সম্পদ, সাৰ, ভেষজ, স্বাস্থ্য, বিত্ত প্ৰযুক্তি, বাণিজ্য, সামুদ্ৰিক পৰিবহণ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা তথা ৰাজনৈতিক দিশকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় বুলি প্ৰকাশ কৰে। দুয়োগৰাকী নেতাই আঞ্চলিক শেহতীয়া ঘটনাৱলীৰ সন্দৰ্ভত মত বিনিময় কৰাৰ লগতে ভাৰত আছিয়ান মিত্ৰতা গভীৰ কৰাৰ উপৰি বহুপাক্ষিক সহযোগিতা ত্বৰান্বিত কৰাৰ সন্দৰ্ভতো আলোচনা কৰে। ইয়াৰ পূৰ্বে ডঃ জয়শংকৰে কয় যে 4 বছৰৰ বিৰতিৰ পাছত দুয়োখন দেশৰ যুটীয়া আয়োগৰ বৈঠক অনুষ্ঠিত হৈছে। এই সময়ছোৱাত দ্বিপাক্ষিক মিত্ৰতাৰ ক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ প্ৰগতি হোৱা বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু ইণ্ডোনেছিয়াই যোৱা বছৰ দ্বিপাক্ষিক সম্পৰ্কৰ 75 বছৰ সম্পূৰ্ণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰসংঘৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দি ইয়াৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মানৰ জৰিয়তে মেজৰ বাৰাকৰ উৎকৃষ্ট সেৱা তথা ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাৰ প্ৰচেষ্টাত দেশৰ দীৰ্ঘদিনীয়া বৰঙণি প্ৰতিফলিত হৈছে। শ্ৰীমোদীয়ে লগতে কয় যে মেজৰ বাৰাকৰ এই সাফল্যই দেশৰ অগণন যুৱক যুৱতীক উৎসাহিত কৰিব। বিশেষকৈ দেশৰ যুৱতীসকলে দেশ সেৱা তথা মানৱ সেৱাৰ বাবে অধিক উৎসাহেৰে কাম কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে মেজৰ বাৰাক ৰাষ্ট্ৰসংঘৰ লেবাননৰ অন্তৰ্বৰ্তীকালীন বাহিনীত কৰ্মৰত হৈ আছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2026 চনৰ ছাব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে। উল্লেখযোগ্য যে গোৱাৰ মাটগাঁৱত অনুষ্ঠিত এই প্ৰতিযোগিতাত কালি ভাৰতে পূৰ্বৰ চেম্পিয়ন বাংলাদেশক 3-1 গ'লত পৰাস্ত কৰি অভিলেখ সংখ্যক ষষ্ঠবাৰৰ বাবে খিতাপ দখল কৰে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে মহিলা ফুটবল খেলুৱৈসকলে এই প্ৰতিযোগিতাত অনন্য কৌশল, নিষ্ঠা তথা একতাৰ মনোভাৱ প্ৰদৰ্শন কৰিছে। এই উল্লেখনীয় সাফল্যই দেশজুৰি যুৱতীসকলক নিজৰ সপোন সফল কৰাৰ উদ্দেশ্যে আত্মবিশ্বাস আৰু সাহসেৰে আগবাঢ়ি যাবলৈ উৎসাহিত কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এটা বাৰ্তাত কয় যে দেশৰ মহিলা ফুটবল দলটোৰ এই শক্তিয়ে উল্লেখনীয় সাফল্য প্ৰতিফলিত কৰিছে। এই সাফল্যই দেশজুৰি খেলুৱৈসকলক উৎসাহিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে এয়া দেশৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলিও উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে দলটোৱে সমগ্ৰ প্ৰতিযোগিতাখনতে উৎকৃষ্ট প্ৰদৰ্শন কৰিছে। এই প্ৰদৰ্শনে সমগ্ৰ অসমত অধিক যুৱক যুৱতীক ফুটবল খেলাৰ বাবে উৎসাহিত কৰিব বুলি তেওঁ প্ৰকাশ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ছাব চেম্পিয়নশ্বিপত খিতাপ দখল কৰা মহিলা ফুটবল দলটোক অভিনন্দন জনায় সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত কয় যে এই উল্লেখনীয় সাফল্যই খেলুৱৈসকলৰ অতুলনীয় পৰিশ্ৰম নিষ্ঠা আৰু অনন্য দলীয় মনোভাৱ প্ৰতিফলিত কৰিছে কিন্তু যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মাণ্ডাভিয়াইও মহিলা ফুটবল দলটোক ছাব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা পশ্চিমবংগৰ শিলিগুৰিত আজি ৰাজ্যখনৰ মহিলা আৰু শিশু উন্নয়ন তথা সমাজ কল্যাণ মন্ত্ৰী অগ্নিমিত্ৰ পলে এখন উচ্চ পৰ্যায়ৰ প্ৰশাসনিক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে উল্লেখযোগ্য যে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এয়া হৈছে মন্ত্ৰীগৰাকীৰ প্ৰথমটো চৰকাৰী উত্তৰবংগ ভ্ৰমণ এই বৈঠকত দাৰ্জিলিং কালিম্পং জলপাইগুৰি আলিপুৰদুৱাৰ আৰু কোচবিহাৰৰ জনপ্ৰতিনিধি তথা জিলা বিষয়াসকল উপস্থিত থাকে বৈঠকত বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ পৰিবহণ নিয়ন্ত্ৰণ আৱৰ্জনা নিষ্কাশন অনাময় দুৰ্যোগ প্ৰশমন সমাজ কল্যাণ মহিলা আৰু শিশু উন্নয়ন তথা নগৰ নিকায়ৰ বিভিন্ন কাম কাজকে ধৰি বিভিন্ন দিশ আলোচনা কৰা হয় বৈঠকৰ অন্তত সংবাদ মাধ্যমক উদ্দেশ্যি শ্ৰীপলে কয় যে নগৰীয় আন্তঃগাঁথনি আৰু স্বচ্ছতা উন্নীত কৰাৰ উদ্দেশ্যে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব অহা পহিলা জুলাইৰ পৰা কেৱল নিৰ্দিষ্ট স্থানসমূহতে যান বাহন ৰখোৱাৰ বাবে অনুমতি দিয়া হ'ব বুলি উল্লেখ কৰি তেওঁ কয় যে পাৰ্কিঙৰ বাবে জৰিমনা বিহা হ'ব জম্মু আৰু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি ৰাজৌৰি জিলাত কৰ্তব্যৰত অৱস্থাত মৃত্যুবৰণ কৰা লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে জম্মুৰ বায়ুসেনা বাহিনীৰ ছাউনীত সম্পূৰ্ণ সামৰিক মৰ্যাদাৰে আৰু পুষ্পমূল্য তৰ্পণ কাৰ্যসূচী অনুষ্ঠিত হয় তদুপৰি উপৰাজ্যপাল সিনহা সামৰিক বাহিনীৰ উচ্চপদস্থ বিষয়া আৰক্ষী তথা অসামৰিক বিষয়াসকলেও শ্বহীদগৰাকীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে ইয়াৰ পাছত তেওঁৰ নশ্বৰ দেহ উত্তৰাখণ্ডৰ আলমোৰা জিলাত থকা তেওঁৰ বাসগৃহলৈ অন্তিম সৎকাৰৰ বাবে লৈ যোৱা হয় লেফটেনেণ্ট বীৰেশ্বৰ গোস্বামী যোৱা সন্ধিয়া গম্ভীৰ মুলগান বেল্টৰ দৰিমাল অঞ্চলত চলা এটা সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সময়ছোৱাত গভীৰ খাৱৈত পিছলি পৰে ৰাজৌৰি জিলাৰ বনাঞ্চলত লুকাই থকা বুলি সন্দেহ কৰা কেইজনমান পাকিস্তানী সন্ত্ৰাসবাদীক ধৰা পেলাবলৈ এই চেদুৱালী অভিযান চলোৱা হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ অহিঅ'ৰ টলেডোত এটা জনপ্ৰিয় সমূহীয়া উৎসৱত হোৱা এটা গুলীচালনাত 12 লোক আহত হয় ইয়াৰ ভিতৰত দুজনৰ অৱস্থা সংকটজনক স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি অল্ড ৱেষ্ট এণ্ড ফেষ্টিভেলৰ সমীপত গুলীচালনাটো সংঘটিত হয় টলেডোৰ উপ আৰক্ষী মুৰব্বী জ' হেফাৰনানে প্ৰকাশ কৰে যে গুলীচালনাৰ আঁৰত দুজন ব্যক্তি জড়িত থকাৰ সম্ভাৱনা আছে আৰক্ষীয়ে অভিযুক্ত বিচাৰি ইতিমধ্যে অভিযান আৰম্ভ কৰিছে অহিঅ'ৰ গভৰ্ণৰ মাইক ডেৱানে ঘটনাটোত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে আৰু কয় যে পৰিস্থিতি সন্দৰ্ভত প্ৰাদেশিক কৰ্তৃপক্ষই গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ অভিনেতা চেলিম কুমাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্ণিল অভিনয় জীৱনত অভিনেতাগৰাকীয়ে বিভিন্ন চৰিত্ৰ ৰূপায়ণ তথা স্মৰণীয় প্ৰদৰ্শনৰ জৰিয়তে জনসাধাৰণৰ মনত সাজ বহুৱাইছিল শ্ৰীমোদীয়ে অভিনেতাগৰাকীৰ পৰিয়াল তথা অগণন গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে নিউ চণ্ডীগড়ত চলি থকা ভাৰত আৰু আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট প্ৰতিযোগিতাৰ দ্বিতীয় দিনা আফগানিস্তানে প্ৰথম ইনিংছত 5 উইকেটৰ বিনিময়ত 113 ৰাণ সংগ্ৰহ কৰিছে আলহী দলটো ঘৰুৱা দলটোতকৈ বৰ্তমান 451 ৰাণত পিছ পৰি আছে দিনান্তৰ শেষত আফগানিস্তানৰ ৰহমত শ্বাহে 43 ৰাণ কৰি অপৰাজিত হৈ থাকে ভাৰতৰ হৈ অভিষেক ঘটা মানৱ সুতাৰে 3 উইকেট দখল কৰাৰ লগতে বেগী বলাৰ প্ৰসিদ্ধ কৃষ্ণাই 2 উইকেট দখল কৰে ইয়াৰ পূৰ্বে ভাৰতে 8 উইকেটত 566 ৰাণ সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰে কালি ভাৰতে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লৈছিল ভাৰতৰ হৈ অধিনায়ক শুভমন গিলে 126 ৰাণ কে এল ৰাহুলে 100 ৰাণ ঋষভ পণ্ট আৰু ছাই সুদৰ্শনে 51 ৰাণকৈ আৰু ৱাশ্বিংটন সুন্দৰে 52 ৰাণ কৰি অপৰাজিত হৈ থাকে বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে বিগত 12 বছৰত নৰেন্দ্ৰ মোদী চৰকাৰে ভাৰতক এখন অভিলাষী দেশলৈ উন্নীত কৰা বুলি মত প্ৰকাশ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু ইণ্ডোনেছিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুগিয়েনৈ সহ অধ্যক্ষতা কৰা ভাৰত ইণ্ডোনেছিয়া যুটীয়া আয়োগৰ বৈঠকৰ আজি অন্ত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেজৰ অভিলাষা বাৰাকক ৰাষ্ট্ৰসংঘৰ মিলিটাৰী জেণ্ডাৰ এডভকেট অব দি ইয়াৰ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জনাইছে ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে 2026 চনৰ ছাব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত খিতাপ দখল কৰাৰ বাবে ভাৰতীয় মহিলা ফুটবল দলটোক অভিনন্দন জনাইছে আৰু ভাৰত আফগানিস্তানৰ মাজৰ একমাত্ৰ টেষ্ট ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয় দিনৰ অন্তত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতে 451 ৰাণৰ অগ্ৰগতি লাভ কৰিছে আমাৰ এতিয়াৰ বাতৰি ইমানতে হ'ল